নমস্কাৰ। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে পাৰ্থ সাৰথী মহন্তই আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে। শীৰ্ষ আৰক্ষী বিষয়া মহন্তই নতুন দায়িত্ব গ্ৰহণ কৰি গুৱাহাটীবাসীৰ বাবে এটা নতুন হেল্পলাইন নম্বৰ মুকলি কৰে। ওজৰ আপত্তি তথা সমস্যাৰ বিষয়ে জনোৱাৰ বাবে 602690065 হোৱাটছএপ নম্বৰ মুকলি কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে। এই হোৱাটছএপ নম্বৰ 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। মহানগৰৰ নতুন আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে আইনৰ গণ্ডিত থাকি চৰকাৰৰ মতে সকলো কাম কৰি যাবলৈ তেওঁ চেষ্টা কৰিব। মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰভাৱে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে পুনৰ কয় যে জনসাধাৰণৰ পূৰ্ণ সহায় সহযোগিতা অবিহনে আৰক্ষীয়ে কোনো কাম কৰিব নোৱাৰে, সেয়ে জনসাধাৰণৰ সমৰ্থনত আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে মহানগৰীত চেইন, মোবাইল কাঢ়িনিয়া, বাহন চুৰিৰ ঘটনা ৰোধ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিব বুলিও মন্তব্য কৰে। উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলেও তেওঁ অতিৰিক্তভাৱে স্পেচিয়েল টাস্ক ফৰ্চৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। গুৱাহাটীৰ খাৰগুলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত 23টা পৰিয়ালক আজি জলবৰ্ডৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়া হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে আংশিকভাৱে ক্ষতিগ্ৰস্ত 23টা পৰিয়ালক 11,96,500 টকাৰ ক্ষতিপূৰণ দিয়া হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এটা প্ৰতিনিধি দলৰ সৈতে গৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চেক প্ৰদান কৰে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, শোণিতপুৰ আৰু এডুপুৰ ছচাইটি, তেজপুৰৰ যৌথ উদ্যোগত দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেজপুৰত আজি বাটৰ নাট অভিযানৰ উদ্বোধন কৰা হয়। তেজপুৰ কোৰ্ট চালিয়াৰীত অনুষ্ঠিত এই অনুষ্ঠানটো তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই উদ্বোধন কৰে। অনুষ্ঠানত জিলা আয়ুক্ত তথা ডি ডি এম এৰ অধ্যক্ষ, জিলা আৰক্ষী অধীক্ষক, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, উপজিলা আয়ুক্ত তথা ডি ডি এম এৰ মুখ্য কাৰ্যবাহী বিষয়া আদিৰ লগতে বিখ্যাত অভিনেতা অৰুণ নাথ আৰু অভিনেত্ৰী কৃষ্ণা দাস নাথো উপস্থিত থাকে। অনুষ্ঠানত বাটৰ নাট প্ৰদৰ্শনৰ লগতে নাট্যদলৰ যাত্ৰা অনুষ্ঠানৰ সূচনা কৰা হয়। এই অভিযানকালত জিলাখনৰ 5খন ৰাজহ চক্ৰত মুঠ 50খন নাট প্ৰদৰ্শন কৰা হ'ব। জনসাধাৰণৰ মাজত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আৰু বজ্ৰপাতৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত সজাগ কৰি তুলিবলৈ জনসাধাৰণৰ মাজত প্ৰচাৰ পত্ৰ আদিও বিতৰণ কৰা হয়। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা 10 কিলোৱাট শক্তিসম্পন্ন নতুন এফ এম ট্ৰান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত এই ট্ৰান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নত মানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ এফ এম ট্ৰান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উচৰ্গা কৰে। এই নতুন এফ এম ট্ৰান্সমিটাৰৰ সংযোজনে অঞ্চলটোৰ ৰাইজক কেনেদৰে উৎসাহিত কৰিছে সেই বিষয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰিব। শ্ৰোতাসকলে, আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জত শুনিব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আইৰ এপতো শুনিব পাৰিব। বাক্সা জিলাৰ জালাহত আজি বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে অঞ্চলটোৰ অতি পুৰণি শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ উন্নীতকৰণৰ বাবে বি টি চি পৰিষদৰ আৰ্থিক অনুদানেৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে মছলপুৰ শালবাৰীৰ মধ্যস্থান স্থানত অৱস্থিত জালাহৰ উন্নতিৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিভিন্ন সা সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ বাবে শুদ্ধ আৰু বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 28 ডিচেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰঙতো সৰ্বভাৰতীয় জোখমাপ বিশেষ প্ৰচাৰ সপ্তাহ অনুষ্ঠিত হৈছে। কালি সামৰণি পৰা এই প্ৰচাৰ সপ্তাহ উপলক্ষে দৰং জিলা বৈধ পৰিমাপ বিজ্ঞান বিভাগে জিলাখনৰ বিভিন্ন বজাৰত সজাগতা অভিযান চলায়। সজাগতা কাৰ্যসূচীসমূহত সামগ্ৰী বিক্ৰী কৰোতে ব্যৱহাৰ কৰা দগা, তৰ্জু আদিত বিভাগীয় চিলমোহৰ আছে নে নাই বিভাগীয় বিষয়াসকলে পৰীক্ষা কৰে। ধুবুৰীৰ নেতাই ধুবুনী উদ্যানত আজি যশস্বী সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ মৃত্যুবাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। মৃত্যুবাৰ্ষিকী উপলক্ষে ধুবুৰী আৰ ডি বৰ্মন ফেন ক্লাবৰ সদস্যসকলে হিন্দী চলচ্চিত্ৰ জগতৰ পুৰোধা সংগীত পৰিচালকজনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। বাতৰি সন্ধিয়া 6 বজাত